এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ফিজিৰ প্ৰধানমন্ত্ৰী চিটিভেনি ৰাবুকাৰ সৈতে দিল্লীত উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংবিধানৰ 130 সংখ্যক সংশোধনী বিধেয়কক লৈ বিৰোধী দলসমূহৰ প্ৰতিবাদক অমূলক আখ্যা দিছে। আজি ঢাকাত ভাৰত আৰু বাংলাদেশৰ সীমান্তৰক্ষী বাহিনী দুটাৰ মাজৰ 56 সংখ্যক সঞ্চালক প্ৰধান পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ'ব। উত্তৰ প্ৰদেশৰ বুলেণ্ড চহৰৰ 34 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা পথ দুৰ্ঘটনাত দুগৰাকী মহিলাকে ধৰি কমেও 9 লোকৰ মৃত্যু হৈছে আৰু সাগৰীয় ঘূৰ্ণীবতাহ কাজিকিৰ পৰা হ'ব পৰা ক্ষয় ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি ভিয়েটনাম চৰকাৰে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ফিজিৰ প্ৰধানমন্ত্ৰী চিটিভেনি ৰাবুকাৰ সৈতে দিল্লীত উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। এই বৈঠকত স্বাস্থ্য সামৰ্থ বৰ্ধনকে ধৰি কেইবাটাও বিষয়ত বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়। বৈঠকৰ পাছত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ হায়দৰাবাদ ভৱনত এখন যুটীয়া সংবাদমেল সম্বোধন কৰে। সংবাদমেলত প্ৰধানমন্ত্ৰীয়ে ফিজিৰ সৈতে ভাৰতৰ পুৰণি সম্পৰ্কৰ বিষয়ে উল্লেখ কৰে। ইয়াৰ আগেয়ে ফিজিৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে পুৱা ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। তিনিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হোৱা শ্ৰীৰাবুকাৰ শিক্ষা আৰু ডনাৰ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰে বিমানবন্দৰত আদৰণি জনায়। সপত্নীক ভাৰতলৈ অহা প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে দেশখনৰ স্বাস্থ্য আৰু চিকিৎসা সেৱা মন্ত্ৰী ৰাটু এণ্টনিঅ' লালা বালাভোককে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া আহিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই অভ্যাগত প্ৰতিনিধিসকলক কালি সন্ধিয়া সাক্ষাৎ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে ফিজিৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীৰাবুকাৰ এয়া হৈছে প্ৰথম ভাৰত ভ্ৰমণ। এই ভ্ৰমণকালত তেওঁ নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুকো সাক্ষাৎ কৰিব। প্ৰধানমন্ত্ৰী ৰাবুকাৰ এই ভ্ৰমণে ভাৰত আৰু ফিজিৰ মাজৰ দীৰ্ঘদিনীয়া সম্পৰ্ক সুদৃঢ় কৰাৰ উপৰিও দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক তথা বিভিন্ন ক্ষেত্ৰত থকা দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ দিশত নিৰন্তৰ প্ৰতিশ্ৰুতিবদ্ধতাক পুনৰ নিশ্চিত কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত 5,400 কোটি টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। তেওঁ এই উপলক্ষে আয়োজিত এখন জনসভাতো ভাষণ দিব। দুদিনীয়া গুজৰাট ভ্ৰমণৰ দ্বিতীয় দিনা তেওঁ আহমেদাবাদৰ হনছলপুৰত থলুৱাভাৱে উৎপাদিত হাইব্ৰিড বেটাৰী ইলেক্ট্ৰটছ আৰু 100খন দেশলৈ বেটাৰী চালিত বাহনৰ ৰপ্তানি কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। এই ভ্ৰমণৰ কালচোৱাতে তেওঁ 1,400 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কেইবাটাও ৰেলৱে প্ৰকল্প ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিব। তেওঁ লগতে বিৰামগাঁও খুদাত ৰামপুৰ পথ সম্প্ৰসাৰণ প্ৰকল্প উদ্বোধন কৰিব। শ্ৰীমোদীয়ে আহমেদাবাদ মেচান পালানপুৰ সংযোগী 6-লেনযুক্ত সুৰংগ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ লগতে আহমেদাবাদ বিৰামগাঁও পথত ৰেলৱে উড়ন সেতুৰ উদ্বোধন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংবিধানৰ 130 সংখ্যক সংশোধনী বিধেয়কক লৈ বিৰোধী দলসমূহৰ প্ৰতিবাদক অমূলক আখ্যা দিছে। এটা সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা সাক্ষাৎকাৰত শ্ৰীশ্বাহে বিৰোধী পক্ষৰ একাংশ নেতাই কাৰাগাৰৰ পৰা চৰকাৰ চলাব খোজে বুলি অভিযোগ তোলে। বিৰোধী দলৰ সদস্যসকলৰ এই প্ৰতিবাদ অগণতান্ত্ৰিক বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়েও এই বিধেয়কৰ আওতালৈ অনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। জনপ্ৰতিনিধিত্ব আইনৰ প্ৰসংগ উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে কোনো নিৰ্বাচিত জনপ্ৰতিনিধিয়ে দুবছৰ বা ততোধিক সময়ৰ বাবে কাৰাদণ্ডৰে দণ্ডিত হলে তেওঁক সংসদৰ সদস্য পদৰ পৰা অব্যাহতি দিব লাগে। বিৰোধী দলে সংবিধানৰ 130 সংখ্যক সংশোধনী বিধেয়ক সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ বৈঠক বৰ্জন কৰাৰ কথা উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে সমিতিয়ে ইয়াৰ দায়িত্ব পালন কৰিব। ইপিনে প্ৰাক্তন উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ পদত্যাগ সন্দৰ্ভত বিৰোধীয়ে সোধা প্ৰশ্নৰ উত্তৰত শ্ৰীশ্বাহে কয় যে শ্ৰীধনখৰে স্বাস্থ্যজনিত কাৰণত এই পদৰ পৰা অব্যাহতি লৈছে আৰু বিষয়টোক লৈ হুলস্থুল কৰাৰ প্ৰয়োজন নাই। আজি ঢাকাত ভাৰত আৰু বাংলাদেশৰ সীমান্তৰক্ষী বাহিনী দুটাৰ মাজৰ 56 সংখ্যক সঞ্চালক প্ৰধান পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ'ব। দুয়োখন দেশৰ সীমান্ত সুৰক্ষা বাহিনীয়ে প্ৰতি বছৰে দুবাৰকৈ সঞ্চালক প্ৰধান পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰি আহিছে। ভাৰতীয় প্ৰতিনিধি দলটোক বি এছ এফৰ সঞ্চালক প্ৰধান দলজিৎ সিং চৌধুৰীয়ে নেতৃত্ব দিয়াৰ বিপৰীতে বাংলাদেশৰ দলটোক বাংলাদেশ সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান মেজৰ জেনেৰেল মহম্মদ আশ্ৰাফুদ্দিন ছিদ্দিকীয়ে নেতৃত্ব দিব। এই আলোচনাকালত ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান আৰু ভাৰতীয় নাগৰিকসকলৰ ওপৰত বাংলাদেশী দুষ্কৃতিকাৰীয়ে চলোৱা আক্ৰমণ সন্দৰ্ভত আলোচনা কৰা হ'ব। তদুপৰি সীমান্তৰে অপৰাধ ৰোধ কৰা একে শাৰীতে কাঁইটীয়া তাঁৰবেৰ নিৰ্মাণ, বাংলাদেশত থকা ভাৰতীয় উগ্ৰপন্থী গোটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰু সীমান্ত আন্তঃগাঁথনিকে ধৰি পাৰস্পৰিক সহযোগিতাৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ কেইবাটাও বিষয়ে আলোচনা কৰা হ'ব। উল্লেখযোগ্য যে যোৱা 20 ফেব্ৰুৱাৰীত নতুন দিল্লীত দুয়ো দেশৰ সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল। ভাৰতৰ মহাকাশচাৰী গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাক আজি তেওঁৰ গৃহ চহৰ লক্ষ্ণৌত বিপুলভাৱে আদৰণি জনোৱা হয়। উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক আৰু মেয়ৰ সুষমা খাৰগৱালে তেওঁৰ চৌধুৰী চৰণ সিং বিমান বন্দৰত আদৰণি জনায়। শুভাংশু শুক্লাই তেওঁ শিক্ষা গ্ৰহণ কৰা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আয়োজন কৰা এটা বিজয় শোভাযাত্ৰাত ভাগ লয়। মহাকাশচাৰীগৰাকীৰ সন্মানত এটা সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত ভাষণ দি উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে কয় যে শুভাংশুৱে সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু তেওঁৰ বাবে গৃহ চহৰ গৌৰৱান্বিত। উত্তৰ প্ৰদেশৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে আয়োজন কৰা এটা অনুষ্ঠানত আজি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শ্ৰীশুক্লাক সম্বৰ্ধনা জনাব। উত্তৰ প্ৰদেশৰ বুলন্দশেহৰৰ 34 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত দুগৰাকী মহিলাকে ধৰি কমেও 9 জন লোকৰ মৃত্যু হোৱাৰ লগতে 45 জন লোক আহত হয়। অঞ্চলটোৰ ঘাটালগাঁৱৰ সমীপত এখন কণ্টেইনাৰে এখন তীৰ্থযাত্ৰী ভৰ্তি বাহনক খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। গোগাজীৰ এই তীৰ্থযাত্ৰীসকল ৰাজ্যখনৰ কাঁচগঞ্জৰ পৰা ৰাজস্থানৰ গোগামেডি অভিমুখে গৈ আছিল। বুলন্দশহৰৰ বিশেষ আৰক্ষী অধীক্ষক দীনেশ কুমাৰ সিঙে প্ৰকাশ কৰা মতে আজি পুৱতি নিশা 2:15 34 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আলিগড় সীমান্তত এই দুৰ্ঘটনাটো সংঘটিত হয়। বাহনখনত কমেও 60 গৰাকী যাত্ৰী আছিল বুলি আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে। পিছফালৰ পৰা অহা কণ্টেইনাৰখনে তীব্ৰ গতিত যাত্ৰী কঢ়িয়াই অনা বাহনখনত খুন্দা মৰাৰ পাছত বাহনখন কেইবাবাৰো লুটিবাগৰ খোৱাৰ ফলত যাত্ৰীসকল গুৰুতৰভাৱে আহত হয়। আহতসকলক খুৰজাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু ইয়াৰে 3 জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ভিয়েটনাম চৰকাৰে সাগৰীয় ঘূৰ্ণীবতাহ কাজিকিৰ পৰা হ'ব পৰা ক্ষয় ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি 5,86,000ৰো অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰৰ নিৰ্দেশ দিছে। তদুপৰি বিমান বন্দৰ আৰু বিদ্যালয়সমূহো বন্ধ কৰি দিয়া হৈছে। ভিয়েটনামৰ বতৰ বিজ্ঞান সংস্থাই দিয়া বতৰৰ আগজাননী অনুসৰি বতাহজাকে ইতিমধ্যে প্ৰতি ঘণ্টাত 166 কিলোমিটাৰ বেগেৰে গতি কৰিছে আৰু আজি বিয়লিৰ ভাগত স্থলভাগত খুন্দা মৰাৰ আশংকা আছে। এই ঘূৰ্ণীবতাহৰ ফলত ধাৰাষাৰ বৰষুণ, বান আৰু ভূমিস্খলনৰ আশংকা কৰি 16,500গৰাকী সেনাবাহিনীৰ লোক আৰু 1,00,000ৰো অধিক অৰ্ধসামৰিক বাহিনীৰ জোৱান নিয়োগ কৰা হৈছে। প্ৰশাসনে থান হোৱা কুৱাংট্ৰি, হিউ আৰু দা নাং প্ৰদেশৰ লোকসকলক ঘৰ এৰি যাবলৈ নিৰ্দেশ দিছে। বতাহজাকে ইতিমধ্যে চীনৰ হাইনান প্ৰদেশ অতিক্ৰম কৰিছে। ভিয়েটনামৰ কৃষি আৰু পৰিৱেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে পৰিস্থিতি অতি ভয়ানক হৈ পৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি বাহন চলাচল তথা মাছমৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ভিয়েটনাম বিমান কৰ্তৃপক্ষই আজি আৰু কাইলৈ কেন্দ্ৰীয় চহৰকেইখনৰ পৰা ক্ৰমেও 22খন বিমানৰ যাত্ৰা বাতিল কৰিছে। পাকিস্তানত ধাৰাষাৰ বৰষুণ আৰু বানৰ ফলত এতিয়ালৈকে কমেও 788জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে সহস্ৰাধিক লোক গুৰুতৰভাৱে আহত হৈছে। দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি যোৱা জুনৰ পৰা এই দুৰ্যোগত 200টি শিশু, 117গৰাকী মহিলা আৰু 471জন পুৰুষৰ প্ৰাণহানি হৈছে। যোৱা সপ্তাহৰ শেষৰ ভাগত খাইবাৰ পাখতুনখোৱাত 13জন লোকৰ এই দুৰ্যোগৰ কবলত পৰি প্ৰাণহানি হোৱাৰ লগতে 52জন লোক আহত হয়। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি পঞ্জাৱ প্ৰদেশত 165জন আৰু খাইবাৰ পাখতুনখোৱাত 469জন লোকৰ মৃত্যু হৈছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ফিজিৰ প্ৰধানমন্ত্ৰী চিটিভিনি ৰাবুকাৰ সৈতে দিল্লীত উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংবিধানৰ 130সংখ্যক সংশোধনী বিধেয়কক লৈ বিৰোধী দলসমূহৰ প্ৰতিবাদক অমূলক আখ্যা দিছে। আজি ঢাকাত ভাৰত আৰু বাংলাদেশৰ সীমান্তৰক্ষী বাহিনী দুটাৰ মাজৰ 56সংখ্যক সঞ্চালক প্ৰধান পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ'ব। উত্তৰ প্ৰদেশৰ বুলন্দশহৰৰ 34 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা পথ দুৰ্ঘটনাত দুগৰাকী মহিলাকে ধৰি কমেও 9জন লোকৰ মৃত্যু হৈছে। আৰু সাগৰীয় ঘূৰ্ণীবতাহ কাজিকিৰ পৰা হ'ব পৰা ক্ষয় ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি ভিয়েটনাম চৰকাৰে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি 3 বজাত শুনিবলৈ পাব।